বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই এই সপ্তাহত দ্বিপাক্ষিক বাণিজ্য চুক্তি সম্পৰ্কে আলোচনা কৰিব। ভাৰত কমল জিফৰ ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ধৰ্মৰ ভিত্তিত আসন আবণ্টনৰ প্ৰস্তাৱৰ বিৰোধিতা কৰিছে। অসমবাসীয়ে ৰঙালী বিহুৰ তৃতীয় দিনটো আজি পৰম্পৰাগতভাৱে গোঁসাই বিহু হিচাপে পালন কৰিছে। ছত্তীশগড়ৰ বাস্তাৰ অঞ্চলত সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত দুজন মাওবাদী নিহত হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি নতুন দিল্লীত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই এই সপ্তাহত দ্বিপাক্ষিক বাণিজ্য চুক্তি সম্পৰ্কে আলোচনা কৰিব। দুয়োখন দেশে দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ প্ৰথম অংশৰ প্ৰসংগ চৰ্তত কালি হস্তক্ষেপ কৰে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বাণিজ্য আৰু উদ্যোগ সচিব সুনীল বৰঠৱালে কয় যে দুয়োপক্ষই পৰস্পৰৰ বাবে লাভদায়ক বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক চুক্তিৰ পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত বহুল ভিত্তিত সহমতত উপনীত হৈছে। তেওঁ কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই আৰোপ কৰা প্ৰতিশুল্কৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ বাবে উদ্বেগ আৰু সুযোগৰ সৃষ্টি হৈছে। তেওঁ কয় যে ভাৰতে আমেৰিকাৰ সৈতে ব্যৱসায়িক উদাৰীকৰণৰ পথ গ্ৰহণ কৰিছে। এই পথে দুয়োখন ৰাষ্ট্ৰৰ বাবে অপাৰ সুযোগ সৃষ্টি কৰিব বুলি তেওঁ উল্লেখ কৰে। শ্ৰীৱৰ্থলে কয় যে আমেৰিকাৰ সৈতে ভাৰতৰ ব্যৱসায়ৰ পৰিমাণ পৰৱৰ্তী 5 বছৰত 50,000 কোটি ডলাৰলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ভাৰত আৰু ব্ৰাজিল, জাৰ্মানী আৰু জাপানসহ অন্য G4 ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ধৰ্মৰ ভিত্তিত আসন আবণ্টনৰ প্ৰস্তাৱৰ বিৰোধিতা কৰিছে। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পাৰ্বথানেনি হাৰিশে কৈছে যে নিৰাপত্তা পৰিষদৰ সংস্কাৰ সাধনৰ বাবে ধৰ্মীয় স্বীকৃতিৰ দৰে নতুন মানৰ প্ৰচলনৰ প্ৰস্তাৱ ৰাষ্ট্ৰসংঘৰ প্ৰচলিত প্ৰথাৰ পৰিপন্থী। নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত আন্তঃচৰকাৰী আলোচনা সম্পৰ্কীয় এখন বৈঠকত ভাষণ দি তেওঁ এইদৰে প্ৰকাশ কৰে। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধিগৰাকীয়ে কয় যে প্ৰচলিত নিয়ম অনুসৰি পৰিষদৰ সদস্যপদ লাভৰ বাবে ধৰ্ম নহয় বৰং আঞ্চলিক প্ৰতিনিধিত্বহে মূল আধাৰ। তুৰস্কৰ ৰাষ্ট্ৰপতি ৰেচেপ তৈয়ব এৰডোগানে অলপতে এখন ইছলামীয় দেশ পৰিষদৰ স্থায়ী সদস্য হোৱা উচিত বুলি মন্তব্য কৰিছিল আৰু ইছলামীয় সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহে এই মন্তব্যৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল। সাদিনীয়া বহাগ বিহুৰ আজি গোঁসাই বিহু। ৰঙালী বিহুৰ তৃতীয় দিনটো অসমবাসীয়ে আজি পৰম্পৰাগতভাৱে গোঁসাই বিহু হিচাপে পালন কৰে। পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ, নামঘৰ, মন্দিৰ, দেৱালয়কে ধৰি ধৰ্মীয় অনুষ্ঠানসমূহত জনসাধাৰণে ভিৰ কৰিছে। বিভিন্ন সত্ৰ নামঘৰত আজি নাম প্ৰসংগ, মন্দিৰসমূহত পূজা অৰ্চনাকে ধৰি ভালেমান কাৰ্যসূচী লোৱা হৈছে। বছৰটোৰ বাবে নিজৰ লগতে আপোনজনৰ মংগল কামনাৰে ৰাইজে আজি নেদেখাজনৰ ওচৰত আশীষ লৈছে। ৰাজ্যজুৰি বহাগ বিহুৰ আনন্দ উৎসাহ অব্যাহত আছে। উজনিৰ পৰা নামনিলৈ গাঁৱে ভূঞে চহৰে নগৰে ঢোল পেপাৰ শব্দ আৰু নাচনীৰ নাচোনৰ চেৱত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত মঞ্চ বিহু কাৰ্যসূচী অনুষ্ঠিত হৈছে। ভৰলুমুখ, চানমাৰী, গণেশগুৰি, নুনমাটি, বেলতলাকে ধৰি বিভিন্ন ঠাইত মঞ্চ বিহুৰ আকৰ্ষণীয় অনুষ্ঠান উপভোগ কৰিবলৈ অগণন লোকে ভিৰ কৰিছে। বিহুৰ সৈতে সংগতি ৰাখি ঠায়ে ঠায়ে বিহু নাচ গান, হুঁচৰি, জেং বিহু, ঢোলবাদন আৰু অন্যান্য সাংস্কৃতিক প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। নিৰ্বাচন আয়োগে বিহাৰ বিধানসভাৰ আসন্ন নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। ইয়াৰ অংশ হিচাপে আজিৰে পৰা ৰাজ্যখনৰ বুথ পৰ্যায়ৰ অভিকৰ্তা BLAসকলৰ দুদিনীয়া প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। বিহাৰৰ বিভিন্ন ৰাজনৈতিক দলৰ 250ৰো অধিক BLAই নতুন দিল্লীত আয়োজন কৰা এই প্ৰশিক্ষণ কাৰ্যসূচীত ভাগ লৈছে। এইবাৰ প্ৰথমবাৰৰ বাবে আয়োগে ৰাষ্ট্ৰীয় পৰ্যায়ত BLAসকলৰ বাবে এনে প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰিছে। 243 জনীয়া বিহাৰ বিধানসভাৰ বাবে এই বছৰৰ শেষভাগলৈ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। লিবিয়াৰ পূব উপকূলভাগত সমীপৰ এখন নাও ডুব যোৱাৰ ফলত কমেও 11 জন লোকে প্ৰাণ হেৰুৱাইছে। লিবিয়াৰ পূব প্ৰান্তৰ চিৰতে চহৰৰ সমীপত হাৰুৱা উপকূলৰ ওচৰত এই নাও দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। উদ্ধাৰকাৰী দলে বৰ্তমানলৈকে সাগৰৰ জলৰাশিৰ পৰা 11টা শৱ উদ্ধাৰ কৰিছে। অবৈধভাৱে নাৱেৰে ইউৰোপীয় দেশসমূহত প্ৰৱেশৰ বাবে চলোৱা প্ৰয়াসৰ সময়ত হোৱা দুৰ্ঘটনাত এইটো শেহতীয়া ঘটনা। অবৈধ প্ৰব্ৰজনকাৰীসকলে ইউৰোপত প্ৰৱেশ কৰাৰ বাবে মানৱ সৰবৰাহকাৰীসকলক বুজন পৰিমাণৰ ধন আদায় দিয়ে আৰু সৰবৰাহকাৰীসকলে ইউৰোপলৈ প্ৰেৰণ কৰাৰ বাবে অবৈধ পন্থা অৱলম্বন কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীযোগে। ছত্তীশগড়ৰ বাস্তাৰ অঞ্চলত সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত দুজন মাওবাদী নিহত হৈছে। এই মাওবাদী দুজনৰ সম্ভেদ দিব পৰা ব্যক্তিক মুঠ 13 লাখ টকাৰে পুৰস্কৃত কৰা হ'ব বুলি ইতিপূৰ্বে ঘোষণা কৰা হৈছিল। বাস্তাৰ সংমণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক সুন্দৰ ৰাজে কৈছে যে কুণ্ডাগাঁও আৰু নাৰায়ণপুৰ জিলাৰ সীমান্তত অৱস্থিত কিলম বৰগুম গাঁৱৰ বনাঞ্চলত কালি নিশা জিলা সংৰক্ষিত বাহিনীৰ এটা দলে চলোৱা অভিযানৰ সময়ত সূত্ৰপাত হোৱা সংঘৰ্ষত এই মাওবাদী দুজন নিহত হয়। সংঘৰ্ষস্থলীৰ পৰা মাওবাদীৰ দুটা মৃতদেহ, এটা AK-47 ৰাইফল, বুজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ আৰু গুলীবাৰুদ উদ্ধাৰ কৰা হৈছে। অঞ্চলটোত তালাচী অভিযান অব্যাহত আছে। নেশ্যনেল হেৰাল্ড গোচৰত জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ বিৰুদ্ধে বিধি বলবৎকাৰী সঞ্চালকালয়ে অভিযোগনামা দাখিল কৰাৰ বিৰুদ্ধে কংগ্ৰেছে আজি দেশজুৰি বিক্ষোভ প্ৰদৰ্শন কৰিছে। দলটোৰ নেতাসকলে এই কাৰ্যক উদ্দেশ্য প্ৰণোদিত আৰু ৰাজনৈতিক আক্ৰোশ পূৰণৰ প্ৰয়াস বুলি অভিযোগ কৰিছে। গুৱাহাটীতো আজি কংগ্ৰেছ দলৰ নেতা আৰু কৰ্মীসকলে নেশ্যনেল হেৰাল্ড গোচৰত দলটোৰ শীৰ্ষ দুগৰাকী নেতাৰ বিৰুদ্ধে ইডিৰ অভিযোগনামা দাখিলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ চেষ্টা চলায়। আনহাতে বিজেপিৰ জ্যেষ্ঠ নেতা ৰবিশংকৰ প্ৰসাদে নেশ্যনেল হেৰাল্ড গোচৰৰ বিৰুদ্ধে বিধি বলবৎকাৰী সঞ্চালকালয়ে আইনীভাৱে আগবাঢ়ি যোৱা প্ৰক্ৰিয়াত কংগ্ৰেছে প্ৰতিবাদৰ জৰিয়তে বাধা আৰোপ কৰিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে কংগ্ৰেছে তেওঁলোকৰ শাসনকালত বিষয়াসকলৰ ঋণ ৰেহাই দিছিল। য়াং ইণ্ডিয়া সংস্থাৰ গইনালৈ কংগ্ৰেছে অবৈধভাৱে ভূমি দখল কৰিছিল বুলিও শ্ৰীপ্ৰসাদে অভিযোগ তোলে। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে চীনকে ধৰি বিশ্বৰ কেইবাখনো দেশৰ বিৰুদ্ধে আৰোপ কৰা উচ্চ হাৰৰ প্ৰতিশুল্ক সন্দৰ্ভত চীন চৰকাৰে মাৰ্কিন কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰাৰ বাবে আন্তৰ্জাতিক বাণিজ্য বিষয়ক এগৰাকী মধ্যস্থতাকাৰীক নিযুক্ত কৰিছে। লি চেংগাং নামৰ এই মধ্যস্থতাকাৰীগৰাকীক 2020 চনত চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত সম্পাদিত বাণিজ্য চুক্তি মধ্যস্থতাকাৰী ৱাং শ্ব' ৱেনৰ স্থানত নিযুক্ত কৰা হৈছে। উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰই চীনৰ বিৰুদ্ধে 145% হাৰৰ ৰপ্তানি শুল্ক আৰোপ কৰিছে। তদুপৰি ৰাষ্ট্ৰপতি ট্ৰাম্পে আন দেশসমূহৰ বিৰুদ্ধে আৰোপ কৰা প্ৰতিশুল্কৰ কাৰ্যকৰীকৰণ 90 দিনলৈ স্থগিত ৰাখিছে যদিও চীনৰ ক্ষেত্ৰত ইয়াক তৎকালে কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰিছে। চীনে এই বছৰৰ জানুৱাৰী আৰু মাৰ্চ মাহৰ ভিতৰত ইয়াৰ অৰ্থনীতিৰ বিকাশৰ হাৰ 5.4% বৃদ্ধি পোৱাৰ কথা ঘোষণা কৰিছিল আৰু অতি শীঘ্ৰে দেশখন বিশ্বৰ দ্বিতীয় বৃহৎ অৰ্থনীতিত পৰিণত হ'ব বুলি ঘোষণা কৰিছিল। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সাম্প্ৰতিক প্ৰতিশুল্ক আৰোপৰ ঘোষণাই স্বাভাৱিকতে চীনৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলোৱাটো নিশ্চিত হৈ পৰিছে। দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে 2024 বৰ্ষৰ বিশ্বৰ সবাতোকৈ ব্যস্ত বিমানবন্দৰসমূহৰ ভিতৰত 9ম স্থান লাভ কৰিছে। বিমানবন্দৰটোৰে আহ যাহ কৰা যাত্ৰীৰ সংখ্যা 2023 বৰ্ষৰ তুলনাত 7.8% আৰু 2019 চনৰ তুলনাত 13.6% বৃদ্ধি পাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ হৰ্ষফিল্ড জেকচন আটলাণ্টা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে এই তালিকাত শীৰ্ষস্থান লাভ কৰিছে। ভাৰতৰ সৰ্ববৃহৎ ইণ্টাৰনেট ক্ৰয় বিক্ৰয় স্থান চৰকাৰী ই মাৰ্কেটপ্লেচ চমুকৈ জেমে 2024-25 বিত্তীয় বৰ্ষত স্বাস্থ্য, জীৱন আৰু ব্যক্তিগত দুৰ্ঘটনাৰ ক্ষেত্ৰত 130,000 কোটিতকৈও বেছি বীমাক সামৰি লৈছে। এটা বিবৃতিত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ তথ্যই জনাইছে যে একেটা বিত্তীয় বৰ্ষতে প্ৰতিষ্ঠানটোৱে 10 লাখ মানুহক নিয়োগৰ সুবিধা প্ৰদান কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি নতুন দিল্লীত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত কালি পাঞ্জাব কিংছে কলকাতা নাইট ৰাইডাৰ্ছক 16 ৰাণত পৰাস্ত কৰে। খেলখনত কলকাতাই 112 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 15 অভাৰ আৰু এটা বলত আটাইকেইটা উইকেট হেৰুৱাই 95 ৰানহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে পাঞ্জাবে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ 15 অভাৰ 3টা বলত আটাইকেইটা উইকেট হেৰুৱাই 111 ৰান কৰিবলৈ সমৰ্থ হয়। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই এই সপ্তাহত দ্বিপাক্ষিক বাণিজ্য চুক্তি সম্পৰ্কে আলোচনা কৰিব। ভাৰতসহ জি4 ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ধৰ্মৰ ভিত্তিত আসন আবণ্টনৰ প্ৰস্তাৱৰ বিৰোধিতা কৰিছে। অসমবাসীয়ে ৰঙালী বিহুৰ তৃতীয় দিনটো আজি পৰম্পৰাগতভাৱে গোসাঁই বিহু হিচাপে পালন কৰিছে। ছত্তীশগড়ৰ বাস্তাৰ অঞ্চলত সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত 2জন মাওবাদী নিহত হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি নতুন দিল্লীত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি আবেলি 3 বজাত।